এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ফিনটেক, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন ক্ষেত্ৰত লাক্সেমবাৰ্গৰ সৈতে ভাৰতৰ সহযোগিতা বৃদ্ধিৰ অপাৰ সম্ভাৱনা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মন্তব্য কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ ষ্টাৰ্টআপ উদ্যম ৱেব এক্সে উদ্ভাৱন, ইনকুবেশ্যন, সংবাদ মাধ্যম, মনোৰঞ্জন, সম্প্ৰচাৰ আৰু যোগাযোগ প্ৰযুক্তি খণ্ডত উদ্যমিতা আদি শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। নীতি আয়োগে চলিত বিত্তীয় বৰ্ষৰ কাম কাজ সম্পৰ্কীয় ত্ৰিমাসিক প্ৰতিবেদন ট্ৰেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে। এন আই এফ টিয়ে ফেশ্বন ডিজাইন, ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ বিভিন্ন স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে 2026-2027 বৰ্ষৰ বাবে প্ৰপত্ৰ দাখিলৰ অন্তিম দিন 13 জানুৱাৰীলৈ বৃদ্ধি কৰিছে। আৰু পাঞ্জাৱত কালি দুটা পৃথক অভিযানত আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ আৰু নিষিদ্ধ ঔষধসহ 7 জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে লাক্সেমবাৰ্গ ভাৰতৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ আৰু ফিনটেক, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সহযোগিতা বৃদ্ধিৰ অপাৰ সম্ভাৱনা আছে। ছদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স আৰু লাক্সেমবাৰ্গলৈ যোৱা ডঃ জয়শংকৰে লাক্সেমবাৰ্গ ভ্ৰমণৰ সময়ত এইবুলি মন্তব্য কৰে। এই ভ্ৰমণৰ সময়ত ডঃ জয়শংকৰে দেশখনৰ প্ৰধানমন্ত্ৰী লুক ফ্ৰিডেন আৰু উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী জেভিয়াৰ বেটেলৰ সৈতে বৈঠকত মিলিত হয়। ডঃ এছ জয়শংকৰে কয় যে লাক্সেমবাৰ্গ কেৱল এখন দ্বিপাক্ষিক সহযোগী ৰাষ্ট্ৰই নহয় বৰং ইউৰোপীয় সংঘৰ সৈতে, বিশেষকৈ ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দেশখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই সাক্ষাতৰ সময়ত বিত্তীয় সেৱা, বিনিয়োগ, প্ৰযুক্তি, ডিজিটেল সেৱা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত উভয় দেশৰ মাজৰ বৰ্ধিত সহযোগিতাক লৈ আলোচনা কৰা হয়। তেওঁ লগতে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ শক্তিশালী সম্বন্ধ গঢ়ি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায় সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী লুকক ধন্যবাদ জ্ঞাপন কৰে। ডঃ জয়শংকৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ তেওঁলোকক অভিনন্দন জনায়। এই ভ্ৰমণৰ সময়ত ডঃ জয়শংকৰে লাক্সেমবাৰ্গত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰাৰ কথা আছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ ষ্টাৰ্টআপ উদ্যম ৱেব এক্সে উদ্ভাৱন, ইনকুবেশ্যন অৰ্থাৎ অনুকূল পৰিৱেশত বীজাণুৰ বিকাশ ঘটোৱা কাৰ্য, সংবাদ মাধ্যম, মনোৰঞ্জন, সম্প্ৰচাৰ আৰু যোগাযোগ প্ৰযুক্তি আদি খণ্ডত উদ্যমিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ফাউণ্ডেশ্যন ফৰ ইনোভেশ্যন এণ্ড টেকনলজি ট্ৰান্সফাৰ, চমুকৈ FITT আৰু IIT দিল্লীৰ সৈতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। এই চুক্তি স্বাক্ষৰৰ সময়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছিল। এই উপলক্ষে দিয়া ভাষণত শ্ৰীজাজুৱে কয় যে সংবাদ মাধ্যম আৰু মনোৰঞ্জন প্ৰযুক্তি খণ্ডত উদ্ভাৱনৰ দিশত ৱেব এক্সে গুৰুত্বপূৰ্ণ অনুঘটক হিচাপে বিবেচিত হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই চুক্তিৰ অধীনত FITT আৰু IIT দিল্লীয়ে ৱেব এক্সৰ কাৰ্যসূচীসমূহৰ সম্প্ৰসাৰণ তথা ৰূপায়ণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব। নীতি আয়োগে চলিত বিত্তীয় বৰ্ষৰ কাম কাজ সম্পৰ্কীয় ত্ৰিমাসিক প্ৰতিবেদন ট্ৰেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰকাশ কৰা এই শেহতীয়া সংস্কৰণত ভাৰতৰ ব্যৱসায়িক দিশত হৈ থকা গাঁথনিগত পৰিৱৰ্তনৰ বিষয়ে প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনখনত এইবুলি কোৱা হৈছে যে বৰ্তমান প্ৰযুক্তিগত ৰপ্তানিৰ ভূমিকা বৃদ্ধি পোৱাৰ লগতে সেৱাখণ্ডৰ বৃদ্ধি পৰিলক্ষিত হৈছে আৰু আমদানিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। এই উপলক্ষে দিয়া ভাষণত নীতি আয়োগৰ সদস্য ডাঃ অৰবিন্দ ভীৰমানীয়ে কৈছে যে শেহতীয়া এই প্ৰতিবেদনত পৰিৱৰ্তিত গোলকীয় পৰিস্থিতিত ভাৰতৰ ব্যৱসায়িক স্থিতিৰ মূল্যাংকন কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ডঃ এল মুৰুগনে কেৰালা কৌমুদী নিয়মীয়া বাতৰি কাকতৰ কোট্টায়াম সংস্কৰণৰ বছৰজোৰা ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বাতৰি কাকতখনৰ কোট্টায়াম সংস্কৰণে 25 বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বাতৰি কাকতখনে 1911 চনৰে পৰা মালায়ালাম সাংবাদিকতালৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ কথা তেওঁ সোঁৱৰে। তেওঁ কয় যে বিগত কেইবাটাও দশকত এই বাতৰি কাকতখন কেৰালাৰ আগশাৰীৰ বাতৰি কাকত হিচাপে খ্যাতি লাভ কৰিছে আৰু কোনোধৰণৰ আপোচ নকৰাকৈ গণসংযোগৰ ক্ষেত্ৰখনত এই বাতৰি কাকতখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ডঃ মুৰুগানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সাংবাদিকসকলৰ সবলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভতো আলোকপাত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ফেশ্বন টেকনলজিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান NIFTয়ে ফেশ্বন ডিজাইন, ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ বিভিন্ন স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে 2026-27 বৰ্ষৰ প্ৰপত্ৰ দাখিলৰ অন্তিম দিন চলিত মাহৰ 13 তাৰিখলৈ বৃদ্ধি কৰিছে। বস্ত্ৰ মন্ত্ৰালয়ে জনোৱা মতে হ্ৰাস কৰা মাচুলৰ সুবিধা সৰ্বাধিক প্ৰাৰ্থীয়ে যাতে লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰা হৈছে। যোৱা মাহত মন্ত্ৰালয়ে মুকলি OBC আৰু মুকলি EWS শাখাৰ প্ৰাৰ্থীৰ বাবে 3,000 টকাৰ পৰা 2,000 টকা আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু PWD শাখাৰ প্ৰাৰ্থীৰ বাবে 1,500 টকাৰ পৰা 500 টকালৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। ছাত্ৰ ছাত্ৰীসকলে অহা 14 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈ মাচুল দি প্ৰপত্ৰ জমা দিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে দেশৰ 102খন চহৰত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব। পাঞ্জাৱত কালি দুটা পৃথক অভিযানত আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ তথা নিষিদ্ধ ঔষধসহ 7 জন লোকক গ্ৰেপ্তাৰ কৰে। পাঞ্জাৱ আৰক্ষীৰ কাৰ্যবাহিনীয়ে সীমা সুৰক্ষা বাহিনীৰ সৈতে অভিযান চলাই অমৃতসৰৰ এখন সীমান্তৱৰ্তী গাঁৱৰ পৰা 20 কিলোগ্ৰাম হেৰইনসহ 4 জন লোকক আটক কৰে। আৰক্ষী সূত্ৰে জনোৱা মতে দলটোৰ মূল কাৰ্যকাৰীজনৰ পাকিস্তানৰ সৈতে সংযোগ আছিল আৰু সমগ্ৰ অঞ্চলটোত ড্ৰাগছৰ যোগান ধৰি আহিছে। আন এক অভিযানত ব্যথিন্দা আৰক্ষীয়ে অভিযান চলাই 4টা অবৈধ পিষ্টল আৰু 26টা সজীৱ কাৰ্টিজসহ 3 জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰে জনোৱা অনুসৰি অভিযুক্তসকলৰ 1জনে শেহতীয়াকৈ বিশেষ হত্যাৰ লক্ষ্যৰে কানাডাৰ পৰা ব্যথিন্দালৈ আহিছিল। ঘটনাৰ অধিক তদন্তৰ বাবে এতিয়াও সোধা পোছা অব্যাহত আছে। ভাৰত শক্তি সপ্তাহ অহা 27 জানুৱাৰীৰ পৰা গোৱাত অনুষ্ঠিত হ'ব। এই 4দিনীয়া অনুষ্ঠানত চৰকাৰী বিষয়া, উদ্যোগ জগতৰ কাণ্ডাৰী আৰু উদ্ভাৱকসকলে নিৰাপদ, স্থায়ী আৰু বহনসাধ্য শক্তি ভৱিষ্যতৰ প্ৰসাৰৰ চেষ্টা চলাব। পেট্ৰলিয়ামৰ প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই অনুষ্ঠানত শক্তি সুৰক্ষা সুদৃঢ় কৰা, বিনিয়োগৰ প্ৰসাৰ আৰু কাৰ্বন নিৰ্গমন কম কৰাৰ বাবে ব্যৱহাৰিক তথা ব্যাপক উপায় বিকশাই তোলাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। আমেৰিকা, ইউৰোপ, মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতিনিধিসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ বিশ্ব শক্তি দৃষ্টিভংগী 2025 অনুসৰি অকল ভাৰততেই 2050 চনলৈ শক্তি চাহিদা 23% অধিক বৃদ্ধি পাব। ভাৰতে দীৰ্ঘকালীন শক্তি সুৰক্ষা বৃদ্ধি কৰাৰ বাবে ঘৰুৱা অন্বেষণ আৰু আন্তঃগাঁথনি সুদৃঢ়কৰণৰ কাম অব্যাহত ৰাখিছে। 2025-26 কেন্দ্ৰীয় বাজেটত কৰা ঘোষণাসমূহ কাৰ্যকৰীকৰণৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থনৈতিক পৰিক্ৰমা বিভাগে 3 বছৰীয়া ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব PPP প্ৰকল্পৰ পাইপলাইন যুগুত কৰিছে। বিত্ত মন্ত্ৰালয়ে কয় যে এই প্ৰকল্প পাইপলাইনত কেন্দ্ৰীয় আন্তঃগাঁথনি মন্ত্ৰালয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ 852টা প্ৰকল্প আছে। এই প্ৰকল্পসমূহত 17 লাখ কোটি টকাতকৈও অধিক টকা ব্যয় কৰা হ'ব। এই পাইপলাইনে বিনিয়োগকাৰী, উন্নয়নৰ অংশগ্ৰহণকাৰী আৰু অন্যান্য অংশীদাৰসকলক বিশেষভাৱে সহায় কৰিব। গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এলিট পুৰুষ আৰু মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী পূজা ৰাণী আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ যদুমণি সিঙে সহজ জয়লাভ কৰে যদিও টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু অমিত পংঘালে পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশৰ বাবে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। উল্লেখযোগ্য যে পুৰুষ আৰু মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ একেলগে একেটা স্থানতেই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে, য'ত দেশৰ বিভিন্ন প্ৰান্তৰ 600ৰো অধিক খেলুৱৈয়ে পুৰুষ আৰু মহিলাৰ 10টাকৈ ওজন শাখাত অংশগ্ৰহণ কৰিছে। 75ৰ পৰা 80 কিলোগ্ৰাম ওজন শাখাত হাৰিয়ানাৰ পূজাই চণ্ডীগড়ৰ অঞ্জুক 5-0 ফলাফলত পৰাস্ত কৰি নিজৰ স্থিতি দৃঢ় কৰে। ফিনটেক, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন ক্ষেত্ৰত লাক্সেমবাৰ্গৰ সৈতে ভাৰতৰ সহযোগিতা বৃদ্ধিৰ অপাৰ সম্ভাৱনা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে প্ৰকাশ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ ষ্টাৰ্টআপ উদ্যম ৱেবএক্সে উদ্ভাৱন, ইনকুবেশ্যন, সংবাদ মাধ্যম, মনোৰঞ্জন, সম্প্ৰচাৰ আৰু যোগাযোগ প্ৰযুক্তি খণ্ডত উদ্যমিতা আদি শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আৰু পাঞ্জাৱত কালি দুটা পৃথক অভিযানত আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদসহ 7 জন লোকক গ্ৰেপ্তাৰ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55